Super Hits 93.5 Red FM Morning Number 1 of Amanda or Prem Ratan Dhanbayo movie khonor pra e tractor khonar lage lage homoy 954 ar gom to paise aji Morning Number 1 show studio ami kotha pati asu amar ajir guest voluntary blood donation website friendstosupport.org state coordinator Dimple Sharma hoye itimodhe apuna janaisu je friendstosupport.org at a voluntary blood donation website jar joriyote apuni raktadan koribo pare ar jodi apunar blood loga hoyse apuni sheao pabo pare in fact ami kenedore yat nijoke register koribo paru ar kenedore আনক সহায় কৰিব পাৰো নিজে সহায় পোৱাৰ লগে লগে সেই বিষয়ে ইন ডিটেইল আমি কথা পাতি আছো ডিম্পলৰ সৈতে এতিয়া ডিম্পল তোমাৰ পৰা জানিব বিচাৰিছো যে ফ্ৰেণ্ডছ টু ছাপোৰ্ট ডট অ' আৰ জি যিটো ভলণ্টাৰী ব্লাড ডনেশ্যন ৱেবছাইট সেইটো এপ হিচাপতো এভেইলেবল আছে গতিকে সেইটোৰ বিষয়ে এতিয়া তোমাৰ পৰা জানিব বিচাৰিছো
এইটো আমি ৱেবছাইটতো যাব পাৰো www.friendsto2isnumeric.support.org আৰু প্লে ষ্টৰত গৈ আমি ফ্ৰেণ্ডছ টু ছাপোৰ্ট বুলি এপ বুলি ডাউনলোড কৰি সেইটো আমি মোবাইল এপ হিচাপে ইউজ কৰিম ইটছ ভেৰি ইজি
অ'কে
ইট উইল টেক ইয়াৰ 5 to 10 মিনিট তাত আমি গোটেই চাৰ্চ কৰিব পাৰোঁ
আচ্ছা
মই ভাবোঁ যে এইটো আমাৰ এটা মানে এটা ৰিভলিউশ্যন টাইপ আমি নিজেই আনিব লাগিব
ট্ৰু
টোটেলি নন প্ৰফিট ভলেণ্টেৰিলি অৰ্গেনাইজেশ্যন হয় তো ইয়াত ৰেজিষ্টাৰ কৰা এজন মানুহে কেতিয়াও তেওঁ পেইড ডনাৰ নহয়
যদি মই অমুক তাৰিখে ব্লাড ডনেট কৰোঁ তেতিয়া 3 মাহ পিছত আকৌ নিজে নিজে সেইটো
ডিজেবল হৈ যাব আজি যদি মই ব্লাড ডনেট কৰি আছোঁ কোনোবা এটা ঠাইত তাত ৰেজিষ্টাৰ কৰাৰ লগে লগে মোৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড এটা জেনেৰেট হ'ব তো মই সেই ইউজাৰ আইডি আৰু পাছৱৰ্ডটো লৈ এগেইন মই মোৰ প্ৰফাইলত গ'লোঁ তাত মই এণ্ট্ৰি কৰিলোঁ যে আজিৰ ডেটত মই ব্লাড ডনেট কৰিলোঁ ফৰ দ্য নেক্সট 3 মান্থ মোৰ নামটো তাৰপৰা ডিজেবল হৈ যাব ৱেবছাইটৰ পৰা আফটাৰ 91 ডেজ এগেইন হিজ নেম উইল বি অট'মেটিকেলি ভিজিবল অন দ্য ৱেবছাইট
চুপাৰ গতিকে এতিয়া মাথো আছে এটা একাউণ্ট সেয়া হৈছে যে আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক ফ্ৰেণ্ডছ টু ছাপোৰ্ট ডট অ' আৰ জি সহায় কৰক আৰু সহায় পাওক আমি কথা আৰু পাতিম ভলণ্টাৰী ব্লাড ডনেশ্যন ৱেবছাইট ফ্ৰেণ্ডছ টু ছাপোৰ্ট ডট অ' আৰ জি ষ্টেট কোৱাৰ্ডিনেটৰ ডিম্পলৰ সৈতে কিন্তু সময়খিনিতে আকৌ এটা বঢ়িয়া ট্ৰেক প্লে কৰা এনজয় কৰক 93.5 ৰেড এফ এম বজাতে ৰহক